ಏಯಾ ಆಕಾಶವಾಣಿ বাতৰি সৈতে মই ভাস্বতী চক্ৰৱৰ্তী আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ এমএছএমই খণ্ড দেশৰ দীৰ্ঘস্থায়ী অৰ্থনৈতিক বিকাশৰ বাবে অপৰিহাৰ্য খণ্ড বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উল্লেখ কৰিছে। ওড়িশাৰ পবিত্ৰ ৰথযাত্ৰা আজি আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ ৰথযাত্ৰাৰ ৰথযাত্ৰাৰ বাবে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতৰ চেনী উৎপাদন অহা বছৰ 15% বৃদ্ধি হৈ প্ৰায় 3.5 কোটি টনলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডে অসমৰ শিৱসাগৰৰ খাৰুৱাৰ হোৱা গেছ নিৰ্গমন ৰোধ কৰিবলৈ সক্ষম হৈছে। আৰু মহিলাৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ প্ৰতিযোগিতাৰ ফাইনেলত আজি ওড়িশাৰ পাঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ চমুকৈ MSME খণ্ড দেশৰ দীৰ্ঘস্থায়ী অৰ্থনৈতিক বিকাশৰ বাবে অপৰিহাৰ্য খণ্ড বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উল্লেখ কৰিছে। নতুন দিল্লীত আজি আন্তঃৰাষ্ট্ৰীয় MSME দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে কয় যে দেশৰ বিকাশত এই খণ্ডটোৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে এই খণ্ডটোৱে দেশৰ মুঠ ঘৰুৱা উৎপাদনত 30% অৱদান আগবঢ়োৱাৰ লগতে নিৰ্মাণ খণ্ডত 36% আৰু ৰপ্তানিৰ ক্ষেত্ৰত 45% অৱদান আগবঢ়াইছে। তেওঁ লগতে কয় যে MSME খণ্ডটোৱে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱাৰ লগতে তৃণমূল পৰ্যায়ত উদ্ভাৱনক উদগনি যোগোৱাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে যে MSME খণ্ডটোৱে গ্ৰামীণ আৰু পিছপৰা অঞ্চলসমূহত নিয়োগৰ সুযোগৰ সৃষ্টি কৰিছে আৰু দুৰ্বল শ্ৰেণীৰ সবলীকৰণত সহায় কৰাৰ লগতে তেওঁলোকৰ সৰ্বাত্মক বিকাশৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ লগতে প্ৰকাশ কৰে যে কৃষিৰ পাছতে দেশত চাকৰি সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত MSME দ্বিতীয় স্থানত আছে। ওড়িশাৰ পবিত্ৰ ৰথযাত্ৰা আজি আৰম্ভ হ'ব। পৰম্পৰা অনুসৰি ৰথযাত্ৰাৰ প্ৰাৰম্ভিক কাম কাজ আজি পুৱা আৰম্ভ হৈছে যদিও বিভিন্ন ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে বিয়লি 4 বজাত এই ৰথযাত্ৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। আজি ভগৱান জগন্নাথ, দেৱী সুভদ্ৰা আৰু ভগৱান বলভদ্ৰই 9 দিনৰ বাবে ৰথযাত্ৰাৰ জৰিয়তে জগন্নাথ মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ যাব। দ্বাদশ শতিকাত নন্দীঘোষ, তালধ্বজ আৰু দৰ্প দলন নামৰ 3খন ৰথৰ জৰিয়তে মন্দিৰৰ সিংহদ্বাৰৰ পৰা প্ৰথমবাৰৰ বাবে এই 3গৰাকী হিন্দু দেৱতাই গুণ্ডিচা মন্দিৰলৈ গৈছিল বুলি বিশ্বাস কৰা হয়। ৰীতি অনুসৰি ভগৱান বলভদ্ৰই তালধ্বজ ৰথেৰে প্ৰথমে যাত্ৰা কৰিব। ইয়াৰ পাছতে দৰ্পদলন ৰথত দেৱী সুভদ্ৰাই আৰু শেষত নন্দীঘোষ ৰথেৰে ভগৱান জগন্নাথে যাত্ৰাত ভাগ ল'ব। এই বিশ্ববিখ্যাত ৰথযাত্ৰাত স্বচক্ষে প্ৰত্যক্ষ কৰাৰ উদ্দেশ্যে পুৰীত হাজাৰ হাজাৰ ভক্ত সমবেত হৈছে। পুৰীৰ গ্ৰেণ্ড ট্ৰাংক ৰোডত হ'বলগীয়া এই ৰথযাত্ৰা সুকলমে সম্পন্ন কৰাৰ বাবে পুৰীৰ প্ৰশাসন আৰু আৰক্ষী বিভাগে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ জগন্নাথ ৰথযাত্ৰাৰ বাবে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে বিশ্বাস আৰু ভক্তিৰ এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি, সৌভাগ্য আৰু সুস্বাস্থ্য কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে। 1975 চনৰ জৰুৰীকালীন অৱস্থা দেশ আৰু সমাজৰ মনোবল ভাঙি পেলোৱাৰ বাবে বলবৎ কৰা হৈছিল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। দেশৰ জৰুৰীকালীন অৱস্থাৰ 50 বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই অৱস্থাই স্বাধীনতাক যে কেতিয়াও সহজভাৱে ল'ব নালাগে সেই কথাই দেশৰ জনসাধাৰণক অনুধাৱন কৰাইছিল। শ্ৰীজয়শংকৰে কয় যে যেতিয়া দেশতকৈ অধিক পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হয় তেতিয়া এনেধৰণৰ জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয়। তেওঁ লগতে কয় যে দুবছৰ জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত 5 বাৰ সংবিধানৰ সংশোধন ঘটোৱা হৈছিল আৰু 48 বাৰ অধ্যাদেশ জাৰি কৰা হৈছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন দিল্লীত আজি বিভিন্ন ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ প্ৰদৰ্শন পৰ্যালোচনা কৰিবলৈ এখন বৈঠকৰ অধ্যক্ষতা কৰে। এই বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধাৰী, বিত্তীয় সেৱা বিভাগৰ সচিব এম নাগাৰাজু আৰু ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকল উপস্থিত থাকে। দেশৰ চেনীৰ উৎপাদন অহা বছৰ 15% বৃদ্ধি হৈ প্ৰায় 3.5 কোটি টনলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এটা ক্ৰেডিট ৰেটিং সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি বৰ্ষা ঋতুৰ বাবে চেনীৰ উৎপাদন বৃদ্ধি পোৱাৰ আশা কৰা হৈছে। প্ৰতিবেদন অনুসৰি দেশৰ ৰাজ্য, বিশেষকৈ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত এই সময়ছোৱাত কুঁহিয়াৰৰ খেতি যথেষ্ট ভাল হ'ব। প্ৰতিবেদনত এইবুলিও কোৱা হৈছে যে পৰিস্থিতি অনুকূল থাকে তেনেহলে চেনীৰ ৰপ্তানিও পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰিখনক অংকুৰজ্যোতি শৰ্মাৰ পৰা।
তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড চমুকৈ ONGCয়ে অসমৰ শিৱসাগৰৰ খাৰুৱা তেল গোপটোৰ পৰা অবিলম্বভাৱে নিৰ্গত গেছ নিৰ্গমন সফলতাৰে বন্ধ কৰিবলৈ সক্ষম হৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ঘোষণা কৰিছে যে 12 জুনৰ পৰা আৰম্ভ হোৱা এই গেছ নিৰ্গমন সকলো উত্তম পদ্ধতি অনুসৰণ কৰি কম সময়ৰ ভিতৰতে সফলতাৰে কেপিং সম্পন্ন হয়। তেওঁ ONGCৰ সংকট ব্যৱস্থাপনা দল আৰু আন্তঃৰাষ্ট্ৰীয় কূপ নিয়ন্ত্ৰণ বিশেষজ্ঞসকলক এই সফল অভিযানৰ বাবে প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই অভিযানটো নিৰাপদভাৱে কোনোধৰণৰ আঘাত, হতাহতি বা অগ্নিকাণ্ডৰ সূত্ৰপাত অবিহনে সম্পন্ন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ কচ্ছ সম্প্ৰদায়ৰ লোকসকলক কচ্ছ নৱবৰ্ষ আছাৰী বীজৰ শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কচ্ছ সম্প্ৰদায়ৰ ভাতৃ ভগ্নীসকলৰ লগতে সকলোৰে সুশান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্য কামনা কৰিছে। ভাৰতে চীনৰ সৈতে সীমা নিৰ্ধাৰণৰ স্থায়ী সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু 2020 চনৰ সীমা বিবাদৰ পাছত দুয়োখন ৰাষ্ট্ৰৰ মাজত সৃষ্টি হোৱা আস্থাহীনতা দূৰ কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লী মহলে ভাৰত চীন সীমান্তত শান্তি আৰু সমৃদ্ধি বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে। চীনত অনুষ্ঠিত হোৱা ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকৰ আহৰিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী এডমিৰেল ডং জুনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দ্বিপাক্ষিক সম্পৰ্কত স্বাভাৱিকতা ঘূৰাই অনাৰ বাবে দুয়োপক্ষই গ্ৰহণ কৰা পদক্ষেপক ৰাজনাথ সিঙে শলাগ লয়। তেওঁ এছিয়া আৰু বিশ্বৰ স্থিতিশীলতাৰ বাবে সহযোগিতা কৰা আৰু উত্তম পাৰস্পৰিক লাভালাভৰ বাবে ভাল চুবুৰীয়া পৰিস্থিতি সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। বৈঠকত ৰাজনাথ সিঙে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীক পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু পাকিস্তানত সন্ত্ৰাসবাদী আন্তঃগাঁথনি ভাঙি পেলোৱাৰ লক্ষ্যৰে ভাৰতৰ অপাৰেচন সিন্ধুৰৰ বিষয়ে অৱগত কৰে। ভাৰতে ৰাছিয়াৰ সৈতে S-400 ব্যৱস্থা যোগান, SU-30 MKI উন্নীতকৰণ আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত গুৰুত্বপূৰ্ণ সামৰিক হাৰ্ডৱেৰ ক্ৰয়ৰ বিষয়ে আলোচনা কৰে। চীনৰ কুইনডাওত চলি থকা ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকৰ আহৰিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলোছভৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী মন্ত্ৰীয়ে সাম্প্ৰতিক ভূ ৰাজনৈতিক পৰিস্থিতি, সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদ আৰু ভাৰত ৰাছিয়াৰ প্ৰতিৰক্ষা সহযোগিতা আদি বিষয়ত গভীৰ আলোচনাত মিলিত হয়। বৈঠকত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে দীৰ্ঘদিনীয়া ভাৰত ৰাছিয়াৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি ভয়ংকৰ আৰু ঘৃণনীয় পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰে। নিৰ্বাচন আয়োগে অত্যাৱশ্যকীয় চৰ্ত পূৰণ নকৰাৰ বাবে 345টা পঞ্জীয়নভুক্ত স্বীকৃতিবিহীন ৰাজনৈতিক দলৰ মৰ্যাদা কৰ্তন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 2019 চনৰ পৰা লোকসভাৰ নিৰ্বাচনৰ লগতে ৰাজ্যসভাৰ নিৰ্বাচন আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিধানসভা অথবা উপ নিৰ্বাচনত প্ৰতিনিধিত্ব নকৰা দলসমূহক তালিকাৰ পৰা বাদ দিয়াৰ বাবে এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। মহিলাৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ প্ৰতিযোগিতাৰ ফাইনেলত আজি উৰিষ্যা পাঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন তামিলনাডুৰ চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণন হকী ষ্টেডিয়ামত দুপৰীয়া 2 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ মহিলা শিতানৰ তৃতীয় স্থান নিৰ্ধাৰণৰ বাবে অনুষ্ঠিত আজিৰ খেলত হাৰিয়ানাই আয়োজক তামিলনাডুত 4-3 গ'লত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে প্ৰথমখন ছেমিফাইনেলত উৰিষ্যাই তামিলনাডুক 4-1 গ'লত পৰাস্ত কৰিছিল। ইপিনে পাঞ্জাৱে দ্বিতীয়খন ছেমিফাইনেলত হাৰিয়ানাৰ বিৰুদ্ধে 3-2 গ'লত বিজয় সাব্যস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। পুৰুষৰ শিতানত তৃতীয় স্থান নিৰ্ধাৰণৰ বাবে আজি অনুষ্ঠিত হোৱা খেলত চণ্ডীগড়ে উৰিষ্যাক 2-1 গ'লত পৰাস্ত কৰে। একেখন প্ৰতিযোগিতাৰ পুৰুষৰ শিতানৰ ফাইনেলত আজি বিয়লি 4 বজাত তামিলনাডু মহাৰাষ্ট্ৰৰ মুখামুখি হ'ব। এইখন খেলো মেয়ৰ ৰাধাকৃষ্ণন হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। পুৰুষৰ প্ৰথমখন ছেমিফাইনেলত তামিলনাডুৱে চণ্ডীগড়ক 3-0 আৰু দ্বিতীয়খন ছেমিফাইনেলত মহাৰাষ্ট্ৰই উৰিষ্যাক 4-1 গ'লত পৰাস্ত কৰিছিল। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ MSME খণ্ড দেশৰ দীৰ্ঘস্থায়ী অৰ্থনৈতিক বিকাশৰ বাবে অপৰিহাৰ্য খণ্ড বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উল্লেখ কৰিছে। উৰিষ্যাৰ পবিত্ৰ ৰথ যাত্ৰা আজি আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ জগন্নাথ ৰথ যাত্ৰাৰ বাবে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতৰ চেনী উৎপাদন অহা বছৰ 15% বৃদ্ধি হৈ প্ৰায় 3.5 কোটি টনলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডে অসমৰ শিৱসাগৰৰ খাৰুৱা তেল কূপটোৰ পৰা হোৱা গেছ নিৰ্গমন ৰোধ কৰিবলৈ সক্ষম হৈছে। আৰু মহিলাৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ প্ৰতিযোগিতাৰ ফাইনেলত আজি উৰিষ্যা পাঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।